ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা।
আজিৰ এই পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি।
প্ৰিয় শ্ৰোতা, আপুনি ভালে কুশলে আছেনে? জীৱনৰ বিভিন্ন সমস্যাসমূহক জয় কৰি এক সুশৃংখল জীৱন যাপন কৰিবলৈ আমাৰ সকলোকে প্ৰয়োজন এজন প্ৰকৃত বন্ধু আৰু সাৰথি। এই সাৰথিজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ মানুহক মুক্তি আৰু প্ৰচুৰ জীৱন দিবলৈ ক্ৰুচত বলি হবলৈকো কুণ্ঠাবোধ নকৰিলে। সেয়েহে তেওঁহে আপোনাৰ মোৰ জীৱনক সঠিক পথেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব পাৰে। তেওঁত আশ্ৰয় লৈ আমাৰ জীৱনে প্ৰকৃততে সঠিক জীৱনৰ বাট বিচাৰি পায়। গতিকে তেওঁৰ বিষয়ে আৰু অধিককৈ জানিবলৈ পবিত্ৰ বাইবেলৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন মনোযোগেৰে শুনো।
এতিয়া আহক, বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰো।
তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাব দিলোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাব দিলোৱা।
তুমি মোক জিৰণি দিয়া। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো আমাৰ এই অনুষ্ঠান শুনি থকাৰ বাবে। এই বাইবেল অধ্যয়নৰ অনুষ্ঠান আমি অতি আগ্ৰহেৰে প্ৰস্তুত কৰো আমাৰ শ্ৰোতাসকলৰ সহায় হওক বুলিয়েই। যদিও এই কামৰ বাবে আমি নিজকে উপযুক্ত বুলি নাভাবো, কিন্তু আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ বাণী প্ৰকাশ কৰাৰ যি দায়িত্ব, সেই দায়িত্বৰ প্ৰতি সঁহাৰি দিবলৈ চেষ্টা কৰিয়েই আমি আজিলৈকে এই কাম কৰি আছো। আমি কিমান দূৰ সফল হৈছো তাৰ বিচাৰ আপোনালোকৰ হাতত। অনুগ্ৰহ কৰি আপোনাৰ মতামত আমাক জনাবনে? হাতত কাগজ কলম তুলি লৈ আমালৈ দুষাৰিমান লিখি পঠিয়াবচোন। আপোনালোকৰ পৰা অহা চিঠি এখনে যে আমাক কিমান উৎসাহ যোগায় সেই কথা আমি ভাষাৰে বুজাব নোৱাৰো। গতিকে প্ৰিয় শ্ৰোতা, আজিয়ে দুষাৰিমান লিখি পঠিয়াওকচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ, তোমাক ওচৰৰ পৰা লগ পাবলৈ এই সুন্দৰ সময়, এই সুন্দৰ সুযোগ তুমি আমাক দান কৰিলা। প্ৰভু, এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰো। তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। কোনো যদি দুখত আছে, তুমি তোমাৰ আনন্দ দিয়া। কোনো যদি বেমাৰত আছে, তুমি সুস্থতা প্ৰদান কৰা। তোমাৰ শান্তিজনক উপস্থিতি প্ৰতিজনক উপলব্ধি কৰিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ সকলো দিশতে তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। এতিয়া প্ৰভু, তোমাৰ বাক্য আমি আলোচনা কৰিবলৈ ওলাইছো। আমাক সহায় কৰা যাতে তোমাৰ বাক্য আমি বুজি পাব পাৰো। প্ৰভু যীশুৰ যোগেদি তুমি যি দান সকলোৰে বাবে আগবঢ়াইছা, সেই দানৰ তাৎপৰ্য বুজি পাবলৈ আমাৰ চকু মুকলি কৰা। কিয়নো এই প্ৰাৰ্থনা ক্ৰুচত আমাৰ হকে প্ৰাণ দি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ অনুষ্ঠান নিয়মীয়াকৈ শুনি আছে, তেন্তে আপুনি জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ গালাটীয়াবিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। নহয় জানো, যোৱা অনুষ্ঠানত আমি এই গালাটীয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ শেষ পদলৈকে আমাৰ অধ্যয়ন চলাইছিলো। আজি আমি পুস্তকখনৰ শেষৰটো অধ্যায় অৰ্থাৎ 6 নম্বৰ অধ্যায়টোৰ অধ্যয়ন আৰম্ভ কৰিম। আপোনাৰ নিশ্চয় মনত আছে যে আমি পবিত্ৰীকৰণৰ বিষয়ে আলোচনা কৰি আছো। এই শেষৰটো অধ্যায়ত আমি পবিত্ৰীকৰণৰ দিশত তৃতীয়টো খোজৰ বিষয়ে পঢ়িবলৈ পাম। আমি ইতিমধ্যে পঢ়িবলৈ পালো যে প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছত আকৌ বিধানৰ অধীন হৈ জীৱন যাপন কৰিবলৈ যোৱা মানে অনুগ্ৰহৰ পৰা খহি পৰা। কিন্তু আমি এইটো দেখিলো যে বিশ্বাসেৰে পৰিত্ৰাণ লাভ কৰাৰ পাছত আত্মাৰে চলিলে আমাৰ জীৱনত আত্মাৰ ফলবোৰ উৎপন্ন হয়। আত্মাৰে চলা মানেনো কি, সেই বিষয়েও আমি আলোচনা কৰিলো। আমি চলা কামটো স্বইচ্ছাই আৰম্ভ কৰিব লাগিব। কেতিয়াবা বিফল হলেও হতাশ নহৈ আমি আত্মাতেই চলি যাব লাগিব, আৰু যিমানেই আত্মাত চলি যাম সিমানেই আত্মাৰ ফলবোৰ আমাৰ জীৱনত প্ৰকাশ পাই উঠিব। এতিয়া এই 6 নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাম আত্মাৰ ফলবোৰে কেনেদৰে আমাৰ জীৱনত কাৰ্য কৰে। আমাৰ ঘৰত, আমাৰ কাম কৰা ঠাইত, আমাৰ সমাজত এই আত্মাৰ ফলবোৰে যে প্ৰভাৱ পেলায় সেই কথা আমি দেখিবলৈ পাম। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিছো গালাটীয়া 6:1। হে ভাইবিলাক, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেন্তে আত্মিক যি তোমালোক, তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱাজনক আকৌ সুস্থ কৰা। পাছে জানো তুমিও পৰীক্ষাত পৰা, এইকাৰণে নিজক চাবা। ইয়াত কোনো মানুহ বুলি বাৰু কাক বুজোৱা হৈছে? কেৱল মতা মানুহকেই বুজোৱা হোৱা নাই, খ্ৰীষ্টীয় বিশ্বাসী যিকোনো পুৰুষ নাৰীৰ কথা ইয়াত বুজোৱা হৈছে। ইয়াৰ পৰীক্ষাত পৰা শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে পেৰাপ্তমা, আৰু ইয়াৰ অৰ্থ হৈছে বাগৰি পৰা নাইবা দুৰ্ঘটনাগ্ৰস্ত হোৱা। ই এটা ভয়ংকৰ পাপৰ কথা নুবুজাবও পাৰে, কিন্তু মাৰাত্মক ভুল এটাৰ কথাহে বুজাব পাৰে। এতিয়া কথা হ'ল, কোনো মানুহ যদি তেনেকুৱা এটা অৱস্থাত পৰে, তেনেহলে তেওঁলৈ কেনে ব্যৱহাৰ কৰা উচিত? নিজকে অতি ধাৰ্মিক বুলি, শুদ্ধ সিদ্ধ বুলি ভবা বহুতো মানুহে ক'ব তেনেকুৱা ভুল কৰা মানুহক ভালদৰে শাস্তি দিব লাগে বুলি। কিন্তু তাকে কৰিলে সেই ভুল কৰা মানুহজনক পুনৰ সংস্থাপিত কৰা নহ'ব, তেওঁৰ অপকাৰহে কৰা হ'ব। আমি তেনেকুৱা মানুহক সমালোচনা কৰি একেবাৰে ত্যাগ কৰিবলৈ চেষ্টা কৰো, কিন্তু খ্ৰীষ্টীয় বিশ্বাসী ব্যক্তিয়ে পাপত পতিত হলেই পৰিত্ৰাণ হেৰুৱাই নেপেলায়। গতিকে সেই কথা মনত ৰাখি ভুল কৰা লোকজনক আমি কেনেকুৱা কৰিব লাগে সেই কথা ইয়াত কোৱা হৈছে যে আমি তেনেকুৱা লোকক আন আত্মিকভাৱে বলৱান ব্যক্তিয়ে অতি নম্ৰভাৱে সহায় কৰিব লাগে, যাতে সেই ব্যক্তিজন আকৌ আত্মিকভাৱে পুনৰ সংস্থাপিত হ'ব পাৰে। মৃদুশীল আত্মাৰে সেই কাম কৰা উচিত, আৰু সেই মৃদুশীলতা আমাৰ জীৱনত আত্মাৰ ফল হিচাপেই প্ৰকাশ পায়। প্ৰভু যীশুৱে গেটছিমানী বাৰীত শিলত উবুৰি খাই প্ৰাৰ্থনা কৰা বুজাবলৈ যিটো গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছিল, ঠিক একেটা শব্দ ইয়াত ব্যৱহাৰ কৰা হৈছে অপৰাধত পৰা বা কিবা ভুল কৰা বুজাবলৈ। মুঠতে এই শব্দটোৱে বুজাই উবুৰি খাই পৰা। যেতিয়া কোনো মানুহ অপৰাধত পৰে, মানুহজন উজুতি খাই পৰাৰ নিচিনা হয়। সৰু ভুলো হ'ব পাৰে বা মাৰাত্মক ভুলো হ'ব পাৰে। প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে কৰা বিভিন্ন ভৱিষ্যৎবাণীৰ ভিতৰত যীশয়া ভাৱবাদীয়ে কৰা এই ভৱিষ্যৎবাণীটো অতি আকৰ্ষণীয়। আমি পাওঁ যীশয়া 63 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত, তেওঁবিলাকৰ আটাই দুখত তেওঁ দুখিত হৈছিল আৰু তেওঁৰ শ্ৰীমুখ স্বৰূপ দূতে তেওঁবিলাকক পৰিত্ৰাণ কৰিছিল। তেওঁ নিজে প্ৰেম আৰু কৃপাতে তেওঁবিলাকক মুক্ত কৰিছিল আৰু তেওঁ পূৰ্বৰ সকলো কালত তেওঁবিলাকক দাঙি বৈ আনিছিল। আমি যেতিয়া দুখ কষ্ট ভোগ কৰো নাইবা উজুতি খাই পৰো, সেই সময়তো প্ৰভু যীশু আমাৰ সংগে সংগে থাকে। তেওঁ আমাক পৰিত্যাগ নকৰে, আমাৰ দুখ তেওঁ আমাৰ লগতেই সহন কৰে। আমি যেতিয়া উজুতি খাই পৰো, আমাক তেওঁ উঠিবলৈ সহায় কৰে। নতুনকৈ খোজকাঢ়িবলৈ শিকা কেঁচুৱাটি পৰিলে ধূলি মাকতি জোকাৰি মাক দেউতাকে আকৌ খোজকাঢ়িবলৈ সহায় কৰাৰ নিচিনাকৈ প্ৰভু যীশুৱেও আমাক আমাৰ আম্মিক জীৱনত এখোজ দুখোজকৈ আগবাঢ়ি যোৱাত সহায় কৰে। আমাৰ খ্ৰীষ্টীয় জীৱন যাত্ৰাৰ প্ৰতিটো ক্ষণ, প্ৰতিটো মুহূৰ্ততেই প্ৰভু যীশু আমাৰ সংগে সংগে থকা বুলি জানিব পৰাটো কি যে সান্তনাদায়ক অভিজ্ঞতা নহয়নে বাৰু? এজন বিখ্যাত প্ৰচাৰক আগতে মদপী আছিল, কিন্তু অতি আচৰিত ধৰণে তেওঁ প্ৰভু যীশুক বিশ্বাস কৰি সম্পূৰ্ণ নতুন ব্যক্তি হৈ পৰিছিল। এদিন তেওঁ আকৌ প্ৰলোভনত পৰি মদ পান কৰিলে। কথাটোত তেওঁ ইমান লাজ পালে যে তেওঁ মণ্ডলীৰ পৰিচৰ্যাৰ কামৰ পৰাই ইস্তফা দিব খুজিলে। বোৰ্ডৰ মানুহবোৰ আচৰিত হৈ সুধিলে, কিয় ইস্তফা দিব খুজিছে আপুনি? তেওঁ খোলাখুলিকৈ উত্তৰ দিলে, মই যোৱা ৰাতি মদ পান কৰিলো। কোনো প্ৰচাৰকে মদ পান কৰা উচিত নহয়, গতিকে মই ইস্তফা দিব খুজিছো। কিন্তু মণ্ডলীৰ ডিকন বোৰ্ডৰ মানুহকেইজনে তেওঁক অতি মৰমৰ ভাৱেৰে কান্ধত হাত দি কলে, আহক আমি একেলগে প্ৰাৰ্থনা কৰো। তেওঁলোকে তেওঁক ইস্তফা দিবলৈ নিদিলে। পিছৰটো দেওবাৰে মণ্ডলীৰ উপাসনাৰ সময়ত সেই প্ৰচাৰকজনে ইমান ধুনীয়াকৈ আৰু অন্তৰ পৰসাকৈ কথা কলে যে এজন লোকে কৈ উঠিল, মই আগতে কেতিয়াও এনেকুৱা সুন্দৰ বক্তৃতা শুনা নাই। সেই ডিকন বোৰ্ডৰ সদস্যকেইজনে এনেদৰে অতি মৰমৰ ভাৱেৰে সেই প্ৰচাৰকজনক আম্মিকভাৱে পুনৰ সংস্থাপিত কৰিলে। পিছলি পৰা অৱস্থাৰ পৰা তেওঁক তুলি আকৌ খোজকাঢ়ি যোৱাত সহায় কৰিলে। তেওঁ আৰু পাছত কেতিয়াও মদ হাতেৰে চোৱা নাই। ইয়াত কোৱা হৈছে, তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱাজনক আকৌ সুস্থ কৰা। সুস্থ কৰা শব্দটোৰ মূল গ্ৰীক শব্দটোৰ অৰ্থ হৈছে হাড় ভাগি যোৱাৰ পাছত পুনৰ জোৰা লগোৱা। কোনো এজন লোক পিছল খাই পৰি যদি ভৰি ভাগে, আমি জানো তেওঁক বিষত কেঁকাই থাকিবলৈ দি আঁতৰি যোৱা উচিত। আমি তেওঁক সুস্থ হোৱাত সহায় কৰা উচিত নহয়নে বাৰু? সেইবাবেই কোৱা হৈছে, কোনো লোক যদি অপৰাধত পৰে, আম্মিকভাৱে সবল লোকসকলে তেনে লোকক মৰমৰ ভাৱেৰে আকৌ সুস্থ হোৱাত সহায় কৰিব লাগে। কিন্তু আমি মনত ৰখা উচিত, আমি মৃদুশীল আত্মাৰেহে সেই কাম কৰা উচিত আৰু আম্মিক লোকেহে সেই কাম কৰিব পাৰে। কাৰণ আম্মিক অৰ্থাৎ আত্মাৰে চলা, আত্মাৰ বশ হৈ চলা লোকৰ গাতহে আত্মাৰ এই ফলবোৰ প্ৰকাশ পাই উঠে। প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন ইত্যাদি। মৃদুশীল আত্মাৰেহে আমি অপৰাধত পৰা লোকজনক সুস্থ কৰা উচিত। নিজকে অধিক ভাল বুলি গৰ্ব কৰি নহয় বা মানুহজনক দুখ দি নহয়, খঙেৰে নহয়, সমালোচনাৰ ভাৱেৰেও নহয়। পাছে জানো তুমিও পৰীক্ষাত পৰা, এইকাৰণে নিজক চাবা। আমি কোনেও নিজকে অধিক ধাৰ্মিক, অধিক সবল বুলি ভাবিব নালাগে। আমিও কেতিয়াবা অপৰাধত পৰিব পাৰো, গতিকে আমি সকলোৱে সাৱধানে থকা উচিত। ছয়তানে আমাক সকলোকে বগৰাবলৈ চেক চাই থাকে, গতিকে সাৱধান হোৱা উচিত। দুই নম্বৰ পদ, তোমালোকে ইজনে সিজনৰ ভাৰ বৈ খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰা। এই পদটোক লৈ বহুতে বাইবেলত পৰস্পৰ বিৰোধী কথা থকা বুলি ক'ব খোজে। কাৰণ ইয়াত কৈছে তোমালোকে ইজনে সিজনৰ ভাৰ বোৱা, আনহাতে পাঁচ নম্বৰ পদত কৈছে প্ৰতিজনে নিজে নিজৰ ভাৰ বব। গতিকে ওপৰে ওপৰে চালে আমাৰ এনেকুৱা লাগিব পাৰে যে বাইবেলত পৰস্পৰ বিৰোধী কথা লিখা আছে, কিন্তু দকৈ অধ্যয়ন কৰি চালে আমি আচল কথাটো বুজি পাওঁ। শাস্ত্ৰত 11টা বেলেগ বেলেগ অৰ্থ বুজোৱা শব্দক ইংৰাজী বাইবেলত বাৰ্ডেন আৰু অসমীয়াত ভাৰ বা বুজা বুলি অনুবাদ কৰা হৈছে। অৰ্থাৎ আমাৰ বুজা বিভিন্ন ধৰণৰ হ'ব পাৰে। কিছুমান বুজা আমি আনৰ সৈতে ভগাই ল'ব পাৰো, কিন্তু কিছুমান বুজা কেতিয়াও আনক দিব নোৱাৰি, নিজে বব লাগিব। আমাৰ সকলোৰে কিবা নহয় কিবা ভাৰ আছে। আমাৰ প্ৰচুৰ ধন সম্পত্তি নাথাকিব পাৰে, কিন্তু ভাৰ বা বুজা হলে সকলোৰে আছে। আমাৰ সকলোৰে সুস্বাস্থ্য নাথাকিব পাৰে, কিন্তু বুজা হলে থাকে। কোনোজন হয়তো পংগু, কোনোজন হয়তো কণা, কোনোজন হয়তো দেখাত কুণ্ঠস, কোনোজন হয়তো বেমাৰী। আমি বেলেগ বেলেগ ঠাইৰ, বেলেগ বেলেগ জাতিৰ লোক হলেও এটা কথাত কিন্তু একো প্ৰভেদ নাই, আমাৰ সকলোৰে কিবা নহয় কিবা এটা বুজা আছে। কথাতে কয় সকলোৱে নিজৰ সমস্যাটোকেই ডাঙৰ সমস্যা বুলি ভাবে, কিন্তু সমস্যা বুজা সকলোৰে থাকে। কিন্তু আমাৰ সকলোৰে সমস্যা একেধৰণৰ নহয়, বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে। এই গালাতিয়া ছয় নম্বৰ অধ্যায়ত পাচনি পৌলে যি ভাৰৰ কথা কৈছে সেই ভাৰ তেওঁ দুই প্ৰকাৰৰ বুলি দেখুৱাইছে, আনৰ লগত ভগাই ল'ব পৰা ভাৰ আৰু নিজে ববলগীয়া ভাৰ। এই দুই নম্বৰ পদত আমাক আচলতে পৰস্পৰে পৰস্পৰৰ ভাৰ বোৱাত সহায় কৰিবলৈ কোৱা হৈছে। এই বুজা শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে বেৰছ, অৰ্থাৎ গধুৰ বস্তু। এবাৰ এখন বাছত এগৰাকী মহিলা উঠিল, অতি গধুৰ বেগ এটা লৈ। মহিলাগৰাকীয়ে এজন মানুহৰ কাষত বহিল আৰু সেই গধুৰ বোজাটো নিজৰ কোলাত ৰাখিলে। কিন্তু মহিলাগৰাকীয়ে যথেষ্ট কষ্ট পাই থকা দেখি মানুহজনে মাত লগালে, বাইদেউ, আপুনি বেগটো ছিটৰ তলত ৰাখিলেও দেখোন হয়, বাছখনে আপোনাৰ লগতে বেগটোৰ বোজাও কঢ়িয়াই নিব। প্ৰিয় শ্ৰোতা, বহু ক্ষেত্ৰত আমি নিজৰ বোজা নিজে কঢ়িয়াই থাকো, কিন্তু কিছুমান বোজা আনৰ লগত ভগাই ল'ব পাৰি আৰু আমিও আনৰ বোজা কঢ়িওৱাত সহায় কৰিব পাৰোঁ। কেৱল শাৰীৰিক দিশতেই নহয়, আত্মিক দিশতো আমাৰ বোজা থাকিব পাৰে। কোনো ব্যক্তি যদি কিবা অপৰাধত পৰে, সেইটো তেওঁৰ বাবে এটা আত্মিক বোজাস্বৰূপ হৈ পৰে। তেনেক্ষেত্ৰত সেই ব্যক্তিজনক আত্মিকভাৱে পুনৰ সংস্থাপিত কৰিবলৈ আগবাঢ়ি অহা মানে সেই ব্যক্তিজনক বোজা কঢ়িওৱাত সহায় কৰা হয়। আমাৰ সকলোৰে বোজা আছে, আমি পৰস্পৰৰ বোজা কঢ়িওৱাত সহায় কৰা উচিত। আকৌ ধৰক, কোনো ব্যক্তিয়ে কোনো সমস্যাত পৰি দুশ্চিন্তাত ভুগি থাকিব পাৰে, সেইটো তেওঁৰ বাবে এটা ডাঙৰ বোজা। এই ক্ষেত্ৰতো আমি ইজনে সিজনৰ সহায় হ'ব পাৰোঁ। আকৌ কোনো দুখ বেজাৰত পৰিলেও আমাৰ ডাঙৰ বোজা হয়। সকলো মানুহেই জীৱনত কেতিয়াবা নহয় কেতিয়াবা দুখ বেজাৰৰ সন্মুখীন হ'বলগীয়া হয়েই। মানুহক সান্তনাৰ প্ৰয়োজন, বন্ধু বান্ধৱৰ প্ৰয়োজন। দুখত পৰা ব্যক্তিৰ বোজা লাঘৱ কৰাত আমি সহায় হ'ব নোৱাৰো জানো। তিনি নম্বৰ পদ, কিয়নো কোনোৱে একো নহৈও যদি নিজকে বৰ মানে তেন্তে তেওঁ নিজকেই ভুলায়। আমি নম্ৰ নহলে ইজনে সিজনৰ বোজা কঢ়িয়াব নোৱাৰো। নিজকে বৰ বুলি ভাবি থকা লোকে কেতিয়াও আনৰ বোজা কঢ়িয়াবলৈ আগবাঢ়ি নাহে। কিন্তু খ্ৰীষ্টীয় জীৱন নম্ৰতাৰ জীৱন। আমি আচলতে ক্ষমা লাভ কৰা পাপী মাত্ৰ, ঈশ্বৰৰ দৃষ্টিত আমি সকলো সমান। চাৰি নম্বৰ পদ, কিন্তু প্ৰতিজনে নিজৰ কৰ্মৰ পৰীক্ষা কৰক, তেহে তেওঁ অন্যৰ কথাত নহয় নিজৰ কথাতহে শ্লাঘাৰ কাৰণ পাব। আমি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে কেনেদৰে জীৱন কটাইছো নিজকে পৰীক্ষা কৰি চোৱা উচিত। আমি বাৰু আনৰ বোজাস্বৰূপ হৈছো নে আনৰ বোজা কঢ়িওৱাত সহায় কৰিছো? পাঁচ নম্বৰ পদ, কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ বব। দুই নম্বৰ পদত যি ভাৰৰ কথা কোৱা হৈছিল তাৰ গ্ৰীক শব্দটো আছিল বেৰছ, কিন্তু ইয়াত যি ভাৰৰ কথা কোৱা হৈছে তাৰ মূল গ্ৰীক শব্দটো হৈছে পৰ্চন, অৰ্থাৎ কঢ়িয়াবলগীয়া বোজা। জাহাজেৰে কঢ়িয়াই লৈ যাবলগীয়া বস্তুৰ ক্ষেত্ৰত সাধাৰণতে এই শব্দটো ব্যৱহাৰ কৰা হয়। মাকৰ গৰ্ভত থকা শিশুৰ কথা বুজাবলৈও এই শব্দটো ব্যৱহাৰ কৰা হয়। গৰ্ভত থকা সন্তানৰ বোজা মাকৰ বাহিৰে কোনেও বব নোৱাৰে, অৰ্থাৎ এই ভাৰ বা বোজা আনে আমাৰ হৈ কেতিয়াও কঢ়িয়াই নিব নোৱাৰে। যেনে ধৰক দুখ কষ্ট, শাৰীৰিক ক্লেশ, এই শাৰীৰিক কষ্ট কোনেও আমাৰ হৈ সহি দিব নোৱাৰে। এই জগতলৈ আমি অকলে আহিছো, দুখ ক্লেশেৰে ভৰা জগতত দুখ কষ্টও আমি অকলেই সহিব লগা হয়। কিছুমান সমস্যা আমি অকলেই সন্মুখীন হ'ব লগা হয়। শাৰীৰিকভাৱে আমি কেতিয়াও সেইবোৰ আনৰ লগত ভগাই ল'ব নোৱাৰো। আমি যেতিয়া ৰোগত পৰো, কোনেও আমাৰ হৈ সেই কষ্ট সহি দিব নোৱাৰে। এজন বিখ্যাত লোকে নিজৰ এটা অভিজ্ঞতাৰ কথা এনেদৰে বৰ্ণাইছিল। এবাৰ আমি এঠাইলৈ ফুৰিবলৈ গৈছিলো। বাটতে মোৰ তিনি বছৰীয়া ছোৱালীজনীৰ ভীষণ জ্বৰ উঠিল। ডাক্তৰৰ ওচৰলৈ নিয়াত তেওঁ ঔষধ লিখি দিলে, কিন্তু জ্বৰ কোনোমতেই নকমাত আকৌ ডাক্তৰক ফোন কৰিলো। ডাক্তৰে সেই ঔষধ খুৱাই থাকিবলৈ কলে আৰু ৰাতিপুৱাতে ছোৱালীজনীক হস্পিটেললৈ লৈ যাবলৈ কলে। পিছদিনা ৰাতিপুৱাতে ছোৱালীজনী আমি হস্পিটেললৈ লৈ গলো। ছোৱালীজনীক হস্পিটেলৰ বিচনাত শুৱাই দিওঁতে মোৰ ইমান দুখ লাগিছিল যে ভাষাৰে বুজাব নোৱাৰি। যদি মই পাৰিলোহেঁতেন ছোৱালীজনীৰ সকলো দুখ কষ্ট নিজে গা পাতি ললোহেঁতেন। কিন্তু প্ৰিয় শ্ৰোতা, কিছুমান দুখ কষ্ট আমি সহিবই লাগিব। আনে যিমান ইচ্ছা কৰিলেও আমাৰ সেই দুখ কষ্ট সহি দিব নোৱাৰে। আন এটা ভাৰ আছে যিটো আমি সহিবই লাগিব, আনক দিব নোৱাৰো, সেইটো হৈছে মৃত্যু। এদিন আমি সকলোৱে এই মৃত্যুৰ সন্মুখীন হবই লাগিব। কোনেও আমাৰ ঠাই ল'ব নোৱাৰে। এতিয়া আমি এটা অতি গুৰুত্বপূৰ্ণ ভাৰৰ কথা পাম। এই ভাৰ আমি নিজে বব লাগিব। আশা কৰো আপুনি অনুমান কৰিব পাৰিছে, এইটো হৈছে খ্ৰীষ্টৰ সুধৰ আসন, যাক কোৱা হয় বীমা বুলি। এই বীমা বা খ্ৰীষ্টৰ সুধৰ আসন খ্ৰীষ্টীয় বিশ্বাসী লোকৰ বাবেহে। খ্ৰীষ্টত বিশ্বাস নকৰা লোকসকলৰ সুধ বিচাৰ বেলেগে হ'ব। তেওঁলোকৰ বিচাৰৰ কথা প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ত বৰ্ণনা কৰা হৈছে, বগা সিংহাসনৰ পৰা কৰা বিচাৰ, শেষ বিচাৰ। খ্ৰীষ্টীয় বিশ্বাসীসকলে সেই বগা সিংহাসনৰ আগত বিচাৰৰ বাবে থিয় হ'ব নালাগে, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ এই সুধ বিচাৰৰ সন্মুখীন হ'ব লাগিব। এই বিষয়ে বাইবেলত লিখা আছে 2 কৰিন্থিয়া 5:10, কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ সুধৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। আমি এই মাংসিক শৰীৰৰ যোগেদি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে যি যি কাম কৰিলো সেই সকলো কামৰ বিচাৰ হ'ব। আমি কোনো পুৰস্কাৰ পোৱাৰ যোগ্য হয় নে নহয় বিচাৰ হ'ব। পৰিত্ৰাণৰ বিষয়টো তাৰ আগতেই নিষ্পত্তি হৈ গৈছে, কাৰণ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে খ্ৰীষ্টত বিশ্বাস কৰাৰ যোগেদি পৰিত্ৰাণ লাভ কৰিছে। কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে কৰা কামবোৰৰ বিচাৰ হ'ব, পুৰস্কাৰ পোৱা নোপোৱাৰ বিষয়লৈহে। কোনো কোনো বিশ্বাসীয়ে বেছি পুৰস্কাৰ পাব, কোনো কোনোৱে কম পাব। প্ৰিয় শ্ৰোতা, আমি বাৰু সেইদিনা পুৰস্কাৰ পামনে চিন্তা কৰি চোৱা উচিত। এতিয়া আমি বাইবেলত এনেদৰে পাওঁ, ৰোমিয়া 14:12, এতেকে আমাৰ প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব। আমি হয়তো খ্ৰীষ্টীয় বিশ্বাসী হিচাপে মাজে মাজে বিফল হৈছো, কিন্তু আমি লগে লগে ক্ষমা বিচৰা উচিত, কাৰণ বাইবেলত এনেদৰে কৈছে 1 জোহন 1:7, কিন্তু তেওঁ যেনেকৈ পোহৰত আছে তেনেকৈ আমিও যদি পোহৰতে ফুৰো তেন্তে পৰস্পৰ আমাৰ সহভাগিতা আছে, আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজে সকলো পাপৰ পৰা আমাক সূচী কৰে। আচলতে আমি কোনেও দাবী কৰিব নোৱাৰো যে আমি কেতিয়াও পাপ কৰা নাই। বাইবেলত লিখিছে 4:17, এতেকে যিকোনোৱে সৎকৰ্ম কৰিবলৈ জানিও তাক নকৰে তাৰ পাপ হয়। এনেকুৱা পাপ আমি বাৰু কেতিয়াও কৰা নাই বুলি ক'ব পাৰিমনে? এই বিষয়ে বাৰু আমি কি উত্তৰ দিম? আমিতো বহুত ভাল কাম কৰিব লাগে বুলি জানিও কৰা নাই। মুঠতে আমি সকলোৱে কিবা নহয় কিবা পাপ কৰো, গতিকে আমি ক্ষমা বিচৰা উচিত। আৰু এটা বোজা আমি আনক দিব নোৱাৰো, আমাৰ পাপৰ বোজা। কোনো মানুহেই আমাৰ পাপৰ বোজা নোহোৱা কৰি দিব নোৱাৰে, কিন্তু আমাৰ বাবে আনন্দৰ কথা এয়েই যে প্ৰভু যীশুৱে আমাৰ এই পাপৰ বোজা ল'বলৈ সাজু হৈ আছে। গীতমালা 55:22 আমি এনেদৰে পাওঁ, যিহুৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব, তেওঁ ধাৰ্মিকক কেতিয়াও লৰচৰ হবলৈ নিদিব। প্ৰভু যীশুৱে কৈছিল, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মঠি 11:28। কেৱল তেওঁই আমাক পাপৰ বোজাৰ পৰা অব্যাহতি দিব পাৰে, কাৰণ কেৱল তেওঁহে আমাৰ পাপৰ ভাৰ নিজৰ গাত পাতি লৈ ক্ৰুচত মৃত্যুবৰণ কৰিলে, আমাৰ সকলো পাপৰ শাস্তি বহন কৰিলে। বাইবেলত লিখিছে প্ৰভু যীশুৰ বিষয়ে এনেদৰে, কিয়নো মানুহৰ পুত্ৰক সেৱা শুশ্ৰূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল। মাৰ্ক 10:45। এৰা, আমাৰ সকলো পাপৰ বোজা প্ৰভু যীশুৱে ললে। আমি মাত্ৰ সেই কথা বিশ্বাস কৰি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিব লাগে। সেই কাম বাৰু আপুনি কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। ঠিকনাটো আকৌ এবাৰ কৈছোঁ, ভক্তিবচন ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70
গুৱাহাটী 781001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9845004088। আজি আছে কাইলৈ নাই, এই যে জীৱন দুদিনীয়া, আজি আছে কাইলৈ নাই। মাটি মানুহে পায় মাটি পেঠা, হেৰুৱা সুযোগ দি নাহে যে তোনা, অবাবতে নষ্ট কৰিবলৈ মানুহে কত সময় পায়, অবাবতে নষ্ট কৰিবলৈ মানুহে কত সময় যে পায়। প্ৰভু যীশুৰ কথা ভাবিবলৈ খন্তে সময় নোলা, সময়ো কৰি যায়।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰে। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। যিসুয়ে দুনা রাগ বিলাস আৰু জাগতিকতা, জীৱনৰ ভুক্তি আত্মকুচাই, রাগ বিলাস আৰু জাগতিকতাই, জীৱনৰ ভুক্তি আত্মকুচাই, প্ৰকৃতি শান্তি যিসুকে হে পায়, তেওঁতে সময়ো কলি ভাই ঘুরি চেনা হে দূর।